লক্ষ্য কৰি পাকিস্তানে চলোৱা ড্ৰোন আক্ৰমণত ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ সফলতাৰে প্ৰতিহত। পাকিস্তানে আক্ৰমণৰ কথা অস্বীকাৰ কৰাটো দেশখনৰ দুমুখীয়া স্থিতিৰ উদাহৰণ বুলি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ প্ৰকাশ। দেশত খাদ্য, ইন্ধন আদি অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ জনসাধাৰণক ভীতিগ্ৰস্ত নহবলৈ আহান। কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ। আৰু অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপৰ 19 বছৰ অনুৰ্ধৰ খেলত ভাৰতীয় পুৰুষ দলৰ শ্ৰীলংকাক 8-0 গ'লৰ ব্যৱধানত পৰাস্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাৰামুল্লাৰ পৰা ভুজলৈকে প্ৰায় 26টা স্থানক লক্ষ্য কৰি যোৱা নিশা পাকিস্তানে চলোৱা ড্ৰোন আক্ৰমণ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে প্ৰতিহত কৰে। এই ড্ৰোনসমূহৰ ভিতৰত অসামৰিক তথা সামৰিক ঘাটিৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব পৰা ড্ৰোনো আছিল। প্ৰতিৰক্ষা সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি বাৰামুল্লা, শ্ৰীনগৰ, অৱন্তিপুৰ, নাগৰোটা, জম্মু, ফিৰোজপুৰ, পাঠানকোট, ফাজিলকা, লালগড় জট্টা, জয়সলমেৰ, বাৰমেৰ, ভুজ, কোৱাৰবেট আৰু লক্ষীনলা আদি অঞ্চলত এই ড্ৰোনসমূহ প্ৰত্যক্ষ কৰা হয়। কিন্তু প্ৰতিৰক্ষা বাহিনীয়ে সফলতাৰে এই আক্ৰমণ প্ৰতিহত কৰি ড্ৰোনসমূহ নিষ্ক্ৰিয় কৰে। অৱশ্যে ড্ৰোনৰ আক্ৰমণত ফিৰোজপুৰত এটা বাসগৃহ ধবংস হোৱাৰ লগতে এটা পৰিয়ালৰ 3জন সদস্য অগ্নিদগ্ধ হয়। আহত লোককেইজনক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তেওঁলোক বৰ্তমান নিৰাপদে আছে বুলি আকাশবাণীৰ সংবাদদাতাই জনাইছে। ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহ সম্পূৰ্ণ সষ্টম হৈ আছে আৰু গতিশীল তথা ভূমিভাগৰ পৰা নিক্ষেপ কৰা অস্ত্ৰ প্ৰণালীৰ জৰিয়তে পাকিস্তানৰ ড্ৰোনসমূহ প্ৰতিহত আৰু ধবংস কৰি আহিছে। পৰিস্থিতি সন্দৰ্ভত চোকা দৃষ্টি ৰখা হৈছে আৰু প্ৰয়োজন সাপেক্ষে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সীমান্ত অঞ্চলত থকা অসামৰিক লোকসকলক প্ৰয়োজন নহলে ঘৰৰ ভিতৰতে থাকিবলৈ স্থানীয় প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে লগতে ভীতিগ্ৰস্ত নহবলৈ আৰু সষ্টম তথা সতৰ্ক হৈ থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ইপিনে ভাৰতীয় বিমান প্ৰাধিকৰণে সকলো অসামৰিক বিমান সঞ্চালনৰ বাবে অহা 15 মেলৈকে উত্তৰ আৰু পশ্চিম ভাৰতৰ 32টা বিমান বন্দৰ সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। গুৰুত্বপূৰ্ণ স্থানসমূহৰ ভিতৰত অমৃতসৰ, চণ্ডীগড়, জম্মু, শ্ৰীনগৰ, ভুজ, জামনগৰ, জয়সলমেৰ, পাঠানকোট আৰু আন কেইবাটাও স্থানৰ বিমান বন্দৰ আছে। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে আজি পুনৰ স্বাভাৱিক সেৱা আৰম্ভ কৰিছে। অৱশ্যে পাকিস্তানৰ সৈতে সামৰিক উত্তেজনাৰ মাজতে সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ বাবে কিছু বিশেষ নিৰ্দেশনাও জাৰি কৰা হৈছে। পাকিস্তানে পৰহি পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ জম্মু আৰু কাশ্মীৰৰ লেহৰ পৰা গুজৰাটৰ চাৰক্ৰিকলৈকে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 36টা স্থানত শক্তিশালী কামান আৰু প্ৰায় 400টা ড্ৰোনেৰে আক্ৰমণ চলায়। ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে ইয়াৰে বহুকেইটা ড্ৰোন ধবংস কৰিবলৈ সমৰ্থ হয়। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা বিশেষ কথা বতৰাত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে কয় যে পাকিস্তানী সেনাই সামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি সমগ্ৰ পশ্চিম সীমান্তত কেইবাবাৰো ভাৰতীয় বায়ুসীমা উলংঘা কৰিছে। তেওঁ লগতে কয় যে অকল এয়াই নহয়, নিয়ন্ত্ৰণ ৰেখাটো পাকিস্তানে শক্তিশালী অস্ত্ৰ শস্ত্ৰৰে আক্ৰমণ কৰিছে। তেওঁ কয় যে পাকিস্তানৰ ফালৰ পৰা একেৰাহে কৰা এই আক্ৰমণৰ উদ্দেশ্য হৈছে ভাৰতৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী পৰীক্ষা কৰা আৰু চোৰাংচোৱা তথ্য সংগ্ৰহ কৰা। এই ড্ৰোনসমূহৰ ফৰেন্সিক পৰীক্ষা কৰি থকা হৈছে আৰু প্ৰাৰম্ভিক তথ্য অনুসৰি সেইসমূহ তুৰস্ক তৈয়াৰ কৰা ড্ৰোন বুলি ঠাৱৰ কৰা হৈছে। উইং কামাণ্ডাৰ ভূমিকা সিঙে কয় যে পাকিস্তানী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাইও পাকিস্তানৰ 4টাকৈ বায়ু প্ৰতিৰক্ষা স্থানত ড্ৰোনেৰে আক্ৰমণ কৰে আৰু ইয়াৰে এটা ড্ৰোনে দেশখনৰ এডি ৰাডাৰ ধবংস কৰিবলৈ সমৰ্থ হয়। তেওঁ কয় যে পাকিস্তানে টোপ আৰু শক্তিশালী অস্ত্ৰ শস্ত্ৰৰে নিয়ন্ত্ৰণ ৰেখাত কেইবাবাৰো চলোৱা আক্ৰমণত সেনাবাহিনীৰ কেইবাগৰাকীও জোৱান হতাহত হৈছে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ আক্ৰমণত পাকিস্তানী সেনাৰো ব্যাপক ক্ষতি হৈছে। উইং কামাণ্ডাৰ ব্যোমিকা সিঙে কয় যে এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিস্থিতি সত্বেও পাকিস্তানে ইয়াৰ অসামৰিক বিমান সেৱা বন্ধ কৰা নাই। তেওঁ অসামৰিক বিমান সেৱাক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ বাবে পাকিস্তানক সমালোচনা কৰে।
Pakistan's irresponsible behavior again came to fore. Pakistan did not close its civil airspace despite it launching a failed unprovoked drone and missile attack on 7th May at 8:30 hours in the evening. Pakistan is using civil airliners as a shield, knowing fully well that its attack on India would elicit a swift air defense response. This is not safe for the unsuspecting civil airliners, including the international flights, which were flying near IB between India and Pakistan. The screenshot we just showed and we shall share with you, it shows the data of the application Flight Radar 24 during a high air defense alert situation in the Punjab sector. As you have seen, the airspace on the Indian side is absolutely devoid of civil air traffic due to our declared closure. However, there are civil airlines flying the air route between Karachi and Lahore. amongst the other civil aircraft that you can see, we have highlighted an aircraft which is Airbus 320 of Flynas Aviation, which was originated from Dammam at 1750 hours and landed later at Lahore at 2110 hours in the night. Indian Air Force demonstrated considerable restraint in its response, thus ensuring safety of international civil carriers.
সংবাদমেলত বিদেশ সচিব বিক্ৰম মিশ্ৰে কয় যে পাকিস্তানে এই আক্ৰমণৰ কথা অস্বীকাৰ কৰাটোৱে দেশখনৰ দুমুখীয়া স্থিতিৰ আন এটা উদাহৰণ। গুৰুদ্বাৰ আৰু মন্দিৰকে ধৰি উপাসনাস্থলীসমূহক লক্ষ্য কৰি কৰা আক্ৰমণৰ বাবে পাকিস্তানক সমালোচনা কৰি শ্ৰীমিশ্ৰীয়ে এনে কাৰ্য দেশখনক আৰু অধিক নিম্ন পৰ্যায়লৈ লৈ যোৱা বুলি অভিহিত
কৰে। That they are plumbing in their quest for disinformation. The other point in the same vein is Pakistani claims that they did not target or attack any religious places. You would recall that yesterday I shared with you an incident related to the attack on a Gurdwara in Poonch. Instead of owning up to these attacks, Pakistan made the preposterous and outrageous claim that it was the Indian Armed Forces and the Indian Air Force that was targeting cities like Amritsar and trying to put the blame on Pakistan. This is nothing but a desperate attempt by Pakistan to disown its acts of aggression.
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি বিদেশ সচিবগৰাকীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নানকানা চাহিব সংযোগী কাৰ্টাৰপুৰ কৰিডৰ সাময়িকভাৱে বন্ধ কৰা হৈছে। পাকিস্তানলৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ বিত্তীয় পেকেজ সন্দৰ্ভত শ্ৰীমিশ্ৰীয়ে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ বৈঠকত নিজৰ স্থিতি তথা শেহতীয়া ঘটনাৱলী দাঙি ধৰিব। তেওঁ কয় যে এই ক্ষেত্ৰত আই এম এফৰ সদস্যসকলে অন্তিম তথা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্ৰুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃমন্ত্ৰালয়ৰ সহযোগিতাৰে পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ ঘটা নাই বুলি প্ৰকাশ কৰিছে। বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰীৰ যথেষ্ট পৰিমাণে মজুত আছে বুলি তেওঁ ৰাজ্যক আশ্বস্ত কৰে। খাদ্য সামগ্ৰীৰ অভাৱ ঘটা বুলি প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি প্ৰকাশ কৰি তেওঁ এনেধৰণৰ অপপ্ৰচাৰত বিশ্বাস নকৰিবলৈ ৰাজ্যক আহ্বান জনায়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কালি বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে স্বাস্থ্য আন্তঃগাঁথনি আৰু প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সন্ধিয়া একেধৰণৰ আন এখন বৈঠকত অধ্যক্ষতা কৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ চাইবাৰ সুৰক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। ৰাজহুৱা খণ্ডৰ বেংকসমূহে প্ৰকাশ কৰা অনুসৰি এ টি এম, নগদ ধন জমা কৰা আৰু ধন উলিওৱা মেচিন তথা সকলো ধৰণৰ ডিজিটেল সেৱা সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ আছে আৰু জনসাধাৰণৰ বাবে এই সেৱা উপলব্ধ হৈ আছে। বেংকসমূহে অপ্ৰমাণিত তথ্যৰ ওপৰত ভৰসা নকৰিবলৈ গ্ৰাহকসকলৰ প্ৰতি আহ্বান জনাইছে। আনহাতে ইণ্ডিয়ান অইল কৰ্পৰেচনে সমগ্ৰ দেশতে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে বুলি আশ্বাস দিছে। সংস্থাটোৱে লগতে জনসাধাৰণক অপ্ৰয়োজনীয়ভাৱে ইন্ধন ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত বৰ্ধিত উত্তেজনাৰ মাজতে জিলা প্ৰশাসনসমূহে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু কাৰ্যসূচী আজিৰে পৰা বাতিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাজ্যত পূৰ্বে নিৰ্ধাৰিত বিহুৰ সকলো অনুষ্ঠান ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। বৰ্তমান পৰিস্থিতিত জম্মু চহৰতো আতংকৰ পৰিস্থিতি বিৰাজ কৰিছে যদিও ভাৰতীয় সেনাবাহিনীৰ সক্ষমতা আৰু পৰাক্ৰমৰ বাবে জনসাধাৰণৰ মনোবল উচ্চ হৈ আছে। জম্মুত থকা অসমীয়া লোকসকলো সুকলমে আছে। এই সম্পৰ্কত জম্মুবাসী অসমীয়া পল্লৱী বৰপাত্ৰ গোহাঁয়ে আমাক এইদৰে কয়।
নমস্কাৰ, মই পল্লৱী বৰপাত্ৰ গোহাঁই। কালি মই জনাইছিলো আমাৰ ইয়াত কেনেকুৱা চিটুৱেশ্যন, গোটেই জম্মুখনেই এটেকত আছিলে বুলি ভাবক, কিন্তু আমাৰ ডিফেন্স ফৰ্চেছে মানে ইমান ধুনীয়াকে মানে নিউট্ৰেলাইজ কৰিলে, গোটেই যিমানেই মিছাইল আহিছে ইমান ধুনীয়াকে নিউট্ৰেলাইজ কৰিলে যে মানে কাৰো ওপৰত কিবা পৰি পেলাই বেয়া মানে হোৱা নাই কাৰো। মানে ডিফেন্স ফৰ্চেছ ৰিয়েলি ইটছ এ বিগ চেলিউট টু দেম, মানে তেওঁলোকে ইমান ধুনীয়াকে কৰিছে। আৰু আমাৰ ইয়াত যিখিনি অসমীয়া মানুহ মানে যিমানখিনি আমি পাৰিছিলো মানে ইটো সিটোক আমি এনেকে খবৰ লৈছো, অসমীয়া মানুহখিনি যোন জেগাতে আছে জম্মুৰ সব ঠিকে আছে। ৰাতি আৰু লগালগ সেইবিলাক ফোন চোন হল, হোৱাটছএপতো খবৰ খাতি ললো। তাৰপিছত আমি ধৰি লওক এটা দুটা বজাত শুবলৈ চেষ্টা কৰিলো আৰু ইমান দেৰি টোপনি অহাৰ পিছতে ৰাতিপুৱা চাৰিটা বজাত কিন্তু বিৰাট ডাঙৰ শব্দ হৈছে, মানে সেইটো মানে মিছাইল এনেধৰণে কি নাজানো ক'ত পৰিছে, সেইটো মানে ৰাতিতকৈও বেছি ডাঙৰ শব্দ হৈছে। মানে আজি ৰাতিপুৱা কিন্তু চবেই মানে নৰ্মেল আছে, কাম কাজ তেনেকে চলি আছে, অফিচত যোৱা মানুহ অফিচত গৈছে, এডুকেশ্যনেল ইনষ্টিটিউচনছ বিলাক বন্ধ আছে, আজি কিন্তু মানে লাইফটো নৰ্মেলেই চলি আছে। কিন্তু আমি আজি মানে বেছি বেছি প্ৰিপেয়াৰ্ড হৈ আছো বিকজ আমি ধৰি লওক খোৱা বোৱাখিনি আজি দিনতে বনাই থৈ দিছো মানে ৰাতিৰ কাৰণে, আৰু যিহেতু মানে কাৰেণ্ট ৰাতি থাকে নে নাথাকে এতিয়ালৈকেতো গম নাপাওঁ, আশা কৰিছো আজি মানে একো নহওক, আজি কিন্তু আমি মানে প্ৰিপেয়াৰ হৈ আছো, আজি যি হয় কালিতকে মানে আজি অকণমান আমাৰ সাহস বাঢ়িছে, আৰু তাৰ কাৰণে একচুৱেলি এই গোটেই সাহসটো আহিছে ক'ৰ পৰা, আমাৰ ডিফেন্স ছিষ্টেমৰ পৰা আহিছে, যেনেকে তাহাঁতে তেওঁলোকে নিউট্ৰেলাইজ কৰিছে নহয় মানে ভাবিব নোৱাৰি, মানে সেইটো মানে সঁচাকে চেলিউট দিবলগীয়া, বহুত মানে ভাবি আছো তেওঁলোকে প্ৰটেক্ট কৰিছে যেতিয়া প্ৰটেক্ট কৰিব আৰু তেওঁলোককো ভগৱানে প্ৰটেক্ট কৰক, চ' সেই আশা কৰি পেলাই তাৰমানে আমি আজি মানে প্ৰিপেয়াৰ্ড আছো।
কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব, ইয়াৰ বাবে জিলাসমূহত ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূৰ্ণভাৱে ভোটগণনাৰ বাবে তিনি ঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আপোনাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক তেতিয়াও আছিল এতিয়াও আছে।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আপোনাৰ দীৰ্ঘদিনৰ বিশ্বাসী আকাশবাণীৰ বাতৰি। বৰ্তমান সময়ত উৰা বাতৰিত কাণ আৰু চকু নিদিব।
সামাজিক মাধ্যমত অহা অকৰ্তৃত্বশীল আৰু অপ্ৰমাণীকৃত বাতৰি ফৰৱাৰ্ড নকৰিব। অতিৰঞ্জিত, কল্পনাপ্ৰসূত, আৱেগিক বাতৰিৰ বিপৰীতে শুদ্ধ আৰু প্ৰকৃত বাতৰি শুনক আকাশবাণীত।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আকাশবাণীৰ বাতৰি।
অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপৰ 19 বছৰ অনুৰ্ধৰ খেলত ভাৰতীয় পুৰুষ দলে শ্ৰীলংকাক 8-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ডেনি মেইটেই হেট্ৰিক অৰ্জন কৰাৰ লগতে মহম্মদ আৰৱাজ, উমং দদুম আৰু অধিনায়ক চিংগামায়ম স্বামীয়ে এটাকৈ গ'ল দিয়ে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ পৰিস্মিতা দিহিঙীয়াৰ সৈতে।
ভাৰত পাকিস্তানৰ মাজৰ সামৰিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সশস্ত্ৰ সেনাৰ 400 ড্ৰোন ধ্বংস, পূৰ্ণাংগ যুদ্ধৰ পৰিস্থিতি, গৃহ মন্ত্ৰালয়ৰ ৰাজ্যসমূহক জৰুৰী ক্ষমতা প্ৰয়োগৰ কৰ্তৃত্ব আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ দামামা বাজি উঠাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে যুদ্ধকালীন পৰিস্থিতিত যিকোনো সমস্যাৰে মোকাবিলা কৰিবলৈ ৰাজ্যসমূহক বিশেষ ক্ষমতা প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটো ৰাজ্যসমূহক জৰুৰীকালীন ক্ষমতা বলৱতৰ কৰ্তৃত্ব শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। সশস্ত্ৰ সেনাই বৃহস্পতিবাৰে নিশা পাকিস্তানে ভাৰতৰ 36 স্থানত আক্ৰমণৰ লক্ষ্যৰে পঠোৱা 400 ড্ৰোন ধবংস কৰাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। তুৰস্কত নিৰ্মিত এই পাকিস্তানী ড্ৰোন সশস্ত্ৰ সেনাই সফলতাৰে প্ৰতিহত কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অপাৰেচন সিন্দুৰৰ সমান্তৰালভাৱে পাকিস্তানৰ বিৰুদ্ধে এখন পূৰ্ণাংগ যুদ্ধৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হোৱাৰ আন এটা বাতৰি দৈনিক অসম আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তিনিটা বাহিনীৰ সেনাপ্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ আন এটা বাতৰি নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। সাম্প্ৰতি পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীকে ধৰি দেশৰ কেইবাটাও স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ 24 বিমান বন্দৰ 19 মেলৈ সাময়িকভাৱে বন্ধ ৰখাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অপাৰেচন সিন্দুৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে বিশেষ দৃষ্টিপাত অনুষ্ঠানৰ প্ৰথম অংশ আজি নিশা 8:20 পৰা 8:45 প্ৰচাৰ কৰিব। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2000 বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। শিৱসাগৰৰ জাজি জামুগুৰিৰ ব্ৰাহ্মণগাঁও নিবাসী সূৰ্য কুমাৰ বৰুৱাৰ কালি নিজ বাসভৱনত মৃত্যু হয়। তিনিচুকীয়াৰ আনন্দবাৰী বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা 1970 আৰু 1980 এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল 78 বছৰ। যোৱা নিশা 26 স্থানক লক্ষ্য কৰি পাকিস্তানে চলোৱা ড্ৰোন আক্ৰমণ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাৰ সফলতাৰে প্ৰতিহত। পাকিস্তানে আক্ৰমণৰ কথা অস্বীকাৰ কৰাটো দেশখনৰ দুমুখীয়া স্থিতিৰ উদাহৰণ বুলি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ প্ৰকাশ। কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ। আৰু অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত ছাফ চেম্পিয়নশ্বিপৰ 19 বছৰ অনুৰ্ধৰ খেলত ভাৰতীয় পুৰুষ দলৰ শ্ৰীলংকাক 8-0 ব্যৱধানত পৰাস্ত। এতিয়াৰ বাতৰি ইমানেই। খন্তে পাছতে জিলাৰ ৰেহৰূপ আৰু 11:20 মুখ্য বাতৰি শুনিবলৈ পাব।